ولا تأكلوا مما لم يذكر اسم الله عليه وإنه لفسق وإن الشياطين ليوحون إلى أوليائهم ليجادلوكم وإن أطعتموهم إنكم لمشركون
আৰু যিটো জন্তু জবাই কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ মাংসৰ পৰা তোমালোকে একো নাখাবা আৰু নিশ্চয় সেয়া গৰ্হিত নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা তেন্তে তোমালোকো মুশ্ৰিক হৈ পৰিবা